এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভাত ৱাকফ সংশোধনী বিধেয়ক 2025 সম্পৰ্কে আলোচনা চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ক ৰাষ্ট্ৰৰ বৌদ্ধিক নৱজাগৰণ বুলি অভিহিত কৰিছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰে দেশত 728খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপনৰ লক্ষ্য স্থিৰ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। লোকসভাত ৱাকফ সংশোধনী বিধেয়ক 2025 সম্পৰ্কে আলোচনা চলি আছে। 2024 চনৰ 8 আগষ্টত ৱাকফ সংশোধনী বিধেয়ক আৰু মুছলমান ৱাকফ বাতিলকৰণ বিধেয়ক 2024 উত্থাপন কৰাৰ পাছত ইয়াক জগদম্বিকা পাল নেতৃত্বাধীন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছিল। যুটীয়া সংসদীয় সমিতিয়ে দাখিল কৰা ইয়াৰ প্ৰতিবেদনত যোৱা 13 ফেব্ৰুৱাৰীত লোকসভা আৰু ৰাজ্যসভাত দাখিল কৰা হৈছিল। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি বিধেয়কখন উত্থাপন কৰি কয় যে মুছলমানসকলৰ ধৰ্মীয় প্ৰথাৰ সৈতে বিধেয়কখনৰ কোনো সম্পৰ্ক নাই আৰু ৱাকফ পৰিষদৰ সা সম্পত্তিৰ সৈতেহে জড়িত। তেওঁ কয় যে চৰকাৰে ৱাকফ পৰিষদসমূহক সৰ্বাত্মক আৰু ধৰ্মনিৰপেক্ষ কৰি তুলিব খুজিছে। বিধেয়কখন মছজিদৰ পৰিচালনাৰ বাবে নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে। বিধেয়কখনক ভৱিষ্যৎমুখী বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ই পূৰ্বব্যাপী নহয় আৰু কাৰো সম্পত্তি জব্দ কৰাৰ ইয়াৰ উদ্দেশ্য নহয়। মন্ত্ৰীগৰাকীয়ে কয় যে বিধেয়কখন অনুসৰি ৱাকফ পৰিষদত মুছলমানৰ বিভিন্ন পন্থা, মহিলা আৰু অনামুছলিম সম্প্ৰদায়ৰ প্ৰতিনিধি থাকিব। বিৰোধী পক্ষই বিধেয়কখন লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰা বুলি শ্ৰীৰিজিজুৱে অভিযোগ তোলে। তেওঁ কয় যে দেশৰ যিকোনো ভূমি ৱাকফ সম্পত্তি হিচাপে ঘোষণা কৰাৰ বাবে বৰ্তমানৰ আইনত কিছুমান ব্যৱস্থা অপব্যৱহাৰ কৰা হৈছে। তেওঁ লগতে কয় যে 2013 চনত UPA-ৰ শাসনকালত ৱাকফ আইনত সংশোধন কৰা হৈছে আৰু এই সংশোধনে অন্য আইনসমূহক ব্যাপক প্ৰভাৱ পেলাইছিল। কংগ্ৰেছ শাসনকালত দিল্লীৰ আগশাৰীৰ ঠাইৰ মুঠ 123টা সম্পত্তি দিল্লী ৱাকফ পৰিষদলৈ হস্তান্তৰ কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে। শ্ৰীৰিজিজুৱে কয় যে যুটীয়া সংসদীয় কমিটি আৰু চৰকাৰে এই বিধেয়কখন প্ৰস্তুত কৰাৰ সময়ত সংশ্লিষ্ট পক্ষসমূহৰ সৈতে ব্যাপকভাৱে আলাপ আলোচনা কৰিছিল। তেওঁ লগতে ভাৰতত বিশ্বৰ ভিতৰত সৰ্বাধিক ৱাকফ সম্পত্তি থকা স্বত্তেও ভাৰতীয় মুছলমানসকল কিয় দুখীয়া হৈ আছে বুলি প্ৰশ্ন তোলে। সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে মুছলমান ৱাকফ বাতিলকৰণ বিধেয়ক 2024 উত্থাপন কৰে। বিতৰ্কত হস্তক্ষেপ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে যুটীয়া সংসদীয় সমিতিয়ে ব্যাপক আলাপ আলোচনাৰ অন্তত এই বিধেয়কখন আনিছে। ইয়াৰ পূৰ্বে আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ গৌৰৱ গগৈয়ে বিধেয়কখনক লৈ চৰকাৰে জনসাধাৰণক বিপথে পৰিচালিত কৰা বুলি অভিযোগ তোলে। বিধেয়কখন সংবিধানৰ পৰিপন্থী বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে চৰকাৰে এই বিধেয়কখনৰ জৰিয়তে দেশৰ সংবিধানক দুৰ্বল কৰিব, সংখ্যালঘুসকলক বদনাম কৰিব আৰু ভাৰতীয় সমাজত বিভাজিত কৰিব খুজিছে। তেওঁ লগতে কংগ্ৰেছৰ শাসনকালত দিল্লীত 123টা সম্পত্তি দিল্লী ৱাকফ পৰিষদলৈ হস্তান্তৰ কৰা হৈছিল বুলি শ্ৰীৰিজিজুৱে উত্থাপন কৰা অভিযোগ খণ্ডন কৰে। বৰ্তমানৰ আইনখনৰ সংশোধনে অধিক সমস্যাৰহে সৃষ্টি কৰিব বুলি শ্ৰীগগৈয়ে প্ৰকাশ কৰে। আলোচনাত ভাগ লৈ সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱে মূল্যবৃদ্ধি, কৰ্মসংস্থাপনহীনতা, বিমুদ্ৰাকৰণ আৰু অন্যান্য বিষয়ৰ ব্যৰ্থতা লুকুওৱাৰ বাবে চৰকাৰে বিধেয়কখন অনা বুলি অভিযোগ তোলে। তেওঁ লগতে প্ৰয়াগৰাজত মহাকুম্ভৰ সময়ত হোৱা হেঁচা ঠেলাৰ ঘটনা আৰু ভালেসংখ্যক লোকৰ মৃত্যুক লৈ প্ৰশ্নৰ অৱতাৰণা কৰে। বিধেয়কখনৰ আঁৰৰ অভিপ্ৰায় ভাল নহয় বুলি অভিযোগ কৰি শ্ৰীযাদৱে কয় যে বিজেপিয়ে দলৰ ভোট নিয়ন্ত্ৰণ কৰাৰ বাবে বিধেয়কখন উত্থাপন কৰিছে। বিধেয়কখনে দেশৰ ধৰ্মনিৰপেক্ষ ভাৱমূৰ্তিত আঘাত সানিব বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে প্ৰস্তাৱিত বিধেয়কখনক ভুল, অযুক্তিকৰ আৰু স্বেচ্ছাচাৰী বুলি অভিযোগ কৰে। তেওঁ লগতে বিধেয়কখনৰ জৰিয়তে মুছলমান সম্প্ৰদায়ৰ লোকৰ অধিকাৰ হ্ৰাস কৰিব বিচৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে। ধৰ্মীয় নীতি নিয়ম পালন কৰাটো কোনো বিধেয়কৰ ভিত্তি হ'ব নোৱাৰে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। আলোচনাত ভাগ লৈ বিজেপিৰ ৰবিশংকৰ প্ৰসাদে কয় যে দেশখনত সকলো ধৰ্মৰ লোকৰে সমান অধিকাৰ আছে, ইয়াক লৈ কোনো সন্দেহ নাই। বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত বিৰোধী পক্ষৰ নেতাসকলে উদ্দেশ্যপ্ৰণোদিতভাৱে সংবিধানৰ বচা বচা অংশক উদ্ধৃতি দিয়া বুলি বিজেপিৰ সাংসদগৰাকীয়ে অভিযোগ তোলে। আইনৰ পূৰ্ণ উদ্ধৃতি আগবঢ়াবলৈ বিৰোধী পক্ষৰ প্ৰতি আহান জনাই শ্ৰীপ্ৰসাদে কয় যে সংবিধানে ৱাকফ সম্পত্তিৰ সুৰক্ষা আৰু উপান্ত সম্প্ৰদায়সমূহৰ উত্থানৰ বাবে চৰকাৰে গ্ৰহণ কৰা কাৰ্যক সমৰ্থন কৰে। তেওঁ কয় যে বিধেয়কখনত ৱাকফ পৰিষদত মহিলাৰ বাধ্যতামূলক অন্তৰ্ভুক্তিক প্ৰস্তাৱ দিয়া হৈছে যাতে পৰিষদৰ সম্পত্তিৰ ব্যৱস্থাপনা অধিক স্বচ্ছ কৰি তুলিব পৰা যায় আৰু লিংগ ন্যায় সুনিশ্চিত কৰিব পৰা যায়। প্ৰধানমন্ত্ী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ক ৰাষ্ট্ৰৰ বৌদ্ধিক নৱজাগৰণ বুলি অভিহিত কৰিছে। তেওঁ কৈছে যে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিক্ষা আৰু উদ্ভাৱনৰ মাধ্যমেৰে আত্মনিৰ্ভৰ আৰু প্ৰতিযোগিতামুখী ৰাষ্ট্ৰৰ পথ প্ৰশস্ত কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এখন বাতৰি কাকতত লিখা এটা নিবন্ধ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে আজি এইদৰে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে নিবন্ধটোত যোৱা এটা দশকত দেশৰ শিক্ষাৰ খণ্ডলৈ অহা আমূল পৰিৱৰ্তনৰ বিষয়ে আলোকপাত কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আয়োগে কৈছে যে ৰাজ্যখনত 2 আৰু 7 মে'ত দুটা পৰ্যায়ত পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে আজি গুৱাহাটীত এখন সংবাদমেলত কয় যে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ষষ্ঠ অনুসূচীৰ এলেকাসমূহৰ বাহিৰে বাকী ঠাইসমূহত নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈছে। ষষ্ঠ অনুসূচীৰ এলেকাসমূহত এই নিৰ্বাচন অনুষ্ঠিত নহয়। প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকাৰ জিলাসমূহত আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমৰ জিলাসমূহত ভোটগ্ৰহণ কৰা হ'ব। 11 মে'ত ভোটগণনা কৰা হ'ব। কাইলৈ মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 11 এপ্ৰিল মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে দেশত 728খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপনৰ লক্ষ্য স্থিৰ কৰিছে। এই বিদ্যালয়সমূহৰ পৰা অনুসূচিত জনজাতি সম্প্ৰদায়ৰ প্ৰায় 3.5 লাখ শিক্ষাৰ্থী উপকৃত হ'ব বুলি অনুমান কৰা হৈছে। বৰ্তমানলৈকে 721খন বিদ্যালয়ত অনুমোদন জনোৱা হৈছে আৰু ইয়াৰে ভিতৰত 477খন বিদ্যালয় কাৰ্যক্ষম হৈ উঠিছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত জনজাতি পৰিক্ৰমা ৰাজ্যমন্ত্ৰী দুৰ্গা দাস ইউকে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে জনজাতি সম্প্ৰদায়ৰ শিশুসকলৰ নিজা পৰিৱেশত শিক্ষা প্ৰদানৰ উদ্দেশ্যে 2018-19 বৰ্ষত কেন্দ্ৰীয় খণ্ডৰ আঁচনি হিচাপে একলব্য আদৰ্শ আৱাসিক বিদ্যালয় আৰম্ভ কৰা হৈছিল। তেওঁ কয় যে এই আঁচনিৰ অধীনত চৰকাৰে 50% অধিক অথবা কমেও 20,000 অনুসূচিত জনজাতিৰ লোক থকা প্ৰতিটো উন্নয়ন খণ্ডত 1খনকৈ একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংসদে অপ্ৰবাসন আৰু বিদেশী আইন 2025 গ্ৰহণ কৰিছে। ৰাজ্যসভাই আজি বিধেয়কখনত অনুমোদন জনায়। লোকসভাত বিধেয়কখন ইতিপূৰ্বে গৃহীত হৈছে। এই বিধেয়কখনৰ জৰিয়তে দেশত বিদেশীৰ অপ্ৰবাসন, প্ৰৱেশ আৰু বাস নিয়ন্ত্ৰণ কৰিব বিচৰা হৈছে আৰু অপ্ৰবাসন আইনসমূহৰ আধুনিকীকৰণেই বিধেয়কখনৰ মূল উদ্দেশ্য। IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময় পাছত বাংগালুৰু এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পাঞ্জাব কিংছে যোৱা নিশা লক্ষ্ণৌত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 8 উইকেটত পৰাস্ত কৰে। খেলখনত লক্ষ্ণৌৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 171 ৰান কৰে। প্ৰত্যুত্তৰত পাঞ্জাব কিংছে 16 অভাৰ আৰু 2টা বলত 2টা উইকেট হেৰুৱাই সহজে বিজয় লক্ষ্য অতিক্ৰম কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। লোকসভাত ৱাকফ সংশোধনী বিধেয়ক 2025 সম্পৰ্কে আলোচনা চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ক ৰাষ্ট্ৰৰ বৌদ্ধিক নৱজাগৰণ বুলি অভিহিত কৰিছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰে দেশত 728খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপনৰ লক্ষ্য স্থিৰ কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতেই শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 8 বজাত শুনিবলৈ পাব।